প্ৰথম বংশাৱলী দ অধ্যায় চৌল আৰু তেওঁৰ পুত্ৰসকলৰ মৃত্যু। পলেষ্টিয়াসকলে ইজৰাইলৰ বিৰুদ্ধে যুদ্ধ কৰিলে। ইজৰাইলৰ লোকসকল পলেষ্টিয়াসকলৰ সন্মুখৰ পৰা পলাল আৰু অনেক লোকৰ মৃত্যু হৈ গিলবোৱা পৰ্বতত পৰিল। পলেষ্টিয়াসকলে চৌল আৰু তেওঁৰ পুত্ৰসকলৰ পাছে পাছে খেদি গৈ চৌলৰ পুত্ৰ জোনাথনক, অবিনাদবক আৰু মলকিচুৱাক বধ কৰিলে। চৌলৰ বিৰুদ্ধে ঘোৰ যুদ্ধ হ'ল আৰু ধনুৰ্ধৰসকলে তেওঁক আগচি ধৰিলে। ধনুৰ্ধৰসকলৰ কাৰণে তেওঁ ত্ৰাসযুক্ত হ'ল। তাৰ পাছত চৌলে তেওঁৰ অস্ত্ৰবাহকক ক'লে, তোৰ তৰোৱাল উলিয়াই তাৰে মোক খোজ, নহ'লে এই অশ্বুন্নতহঁতে আহি মোক অপব্যৱহাৰ কৰিব। কিন্তু তেওঁ অস্ত্ৰবাহকে মান্তি নহ'ল, কাৰণ তেওঁ অতিশয় ভয়ত আছিল। সেয়ে চৌলে নিজৰ তৰোৱাল লৈ তাৰ ওপৰত পৰিল। যেতিয়া তেওঁ অস্ত্ৰবাহকে দেখিলে চৌলৰ মৃত্যু হ'ল, তেতিয়া তেওঁ অস্ত্ৰবাহকেও তেওঁৰ দৰে নিজৰ তৰোৱালৰ ওপৰত পৰি মৰিল। এইদৰে চৌল তেওঁৰ তিনিজন পুত্ৰ আৰু তেওঁ পৰিয়ালৰ সকলো সদস্য সকলোৰো একেলগে মৃত্যু হ'ল। যেতিয়া ইজৰাইলৰ লোকসকলে সমৰ্থল ঠাইলৈ আহি দেখিলে যে তেওঁলোক পলাইছে আৰু চৌল আৰু তেওঁ পুত্ৰসকলৰ মৃত্যু হ'ল, তেতিয়া তেওঁলোকে নিজৰ নগৰবোৰ এৰি পলাল। তাৰ পাছত পলেষ্টিয়াসকলে আহি সেইবোৰ ঠাইত বাস কৰিলে। পিছদিনা পলেষ্টিয়াসকলে বধ কৰা লোকসকলৰ সাজ হুলুকাই ল'বলৈ আহি গিলবোৱা পৰ্বতত চৌল আৰু তেওঁ পুত্ৰসকলৰ মৃতদেহ পৰি থকা পালে। তেতিয়া তেওঁলোকে চৌলৰ সাজ হুলুকালে আৰু তেওঁ মূৰ লৈ নিজৰ দেৱতাবোৰক আৰু লোকসকলক বাতৰি জনাবৰ বাবে পলেষ্টিয়াসকলৰ দেশত সকলোফালে বাৰ্তাবাহকক পঠাই দিলে। তেওঁলোকে চৌলৰ যুদ্ধৰ সাজ তেওঁলোকৰ দেৱতাবোৰৰ মন্দিৰত ৰাখিলে আৰু তেওঁ মূৰ দাগোনৰ মন্দিৰৰ ভিতৰত আঁৰি থলে। তেতিয়া জাবেছ গিলিয়েডৰ সকলো লোকে পলেষ্টিয়াসকলে চৌললৈ কৰা সেই কৰ্মৰ বাতৰি পালে। তেতিয়া তেওঁলোকৰ সকলো যোদ্ধাৰু লোকে গৈ চৌল আৰু তেওঁৰ পুত্ৰসকলৰ মৃতদেহবোৰ জাবেছলৈ লৈ আহিল আৰু তেওঁলোকৰ অস্থি জাবেছত থকা উগ গছৰ তলত পুতি থলে আৰু সাত দিন লঘোণ দিলে। চৌল জিহুৱাৰ অবিশ্বাসী হোৱাৰ বাবে এইদৰে মৃত্যু হ'ল। তেওঁ জিহুৱাৰ আজ্ঞাবোৰ পালন নকৰিলে, কিন্তু পৰামৰ্শ ল'বলৈ মৃত লোকৰ লগত কথা পতা লোকৰ ওচৰলৈ গৈছিল। তেওঁ জিহুৱাৰ পৰা মাৰ্গ প্ৰদৰ্শনৰ বাবে প্ৰাৰ্থনা কৰা নাছিল, সেয়ে জিহুৱাই তেওঁক মাৰিলে আৰু ৰাজ্যকো কাঢ়ি লৈ যিশয়ৰ পুত্ৰ ডায়ুদক দিলে।